বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধিৱেশনৰ কাম কাজ আজি বিয়লি 2 বজালৈ স্থগিত ৰখা হয়। বিজেপি নেতা য়ুমনাম খেমচান সিঙে আজি বিয়লি লোকভৱনত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ছদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পুৱা পুৰী জগন্নাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। দেশৰ 100% ৰেচন কাৰ্ড ডিজিটাইজ কৰা হৈছে আৰু 99%ৰো অধিক কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে। আৰু অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰু ঢকুৱাখানাত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফি ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন কাইলৈ খেলোৱা হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস আৰু মোৰ সৈতে আছে অৰুণিমা গোস্বামী। ভাৰত আমেৰিকা বাণিজ্য চুক্তিকে ধৰি বিভিন্ন বিষয়ক লৈ বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধিৱেশনৰ কাম কাজ আজি বিয়লি 2 বজালৈ স্থগিত ৰখা হয়। প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া 12 বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত বিভিন্ন বিষয় লৈ শ্লোগান দি বিৰোধী সদস্যসকল সদনৰ মজিয়ালৈ উঠি আহে। বিৰোধী পক্ষৰ সাংসদসকলৰ আচৰণক লৈ উদ্বেগ প্ৰকাশ কৰি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁলোকক সদনৰ শৃংখলা মানি চলিবলৈ অনুৰোধ জনায়। তেওঁলোকৰ এনে আচৰণে গণতন্ত্ৰ আৰু জনসাধাৰণৰ বিশ্বাসক দুৰ্বল কৰিব বুলিও অধ্যক্ষগৰাকীয়ে মত প্ৰকাশ কৰে। এনে পৰিস্থিতিত বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰত আমেৰিকা বাণিজ্য চুক্তি সন্দৰ্ভত এটা বিবৃতি প্ৰকাশ কৰে। অধ্যক্ষগৰাকীয়ে বাৰম্বাৰ শান্ত হ'বলৈ আহ্বান জনোৱা সত্বেও বিৰোধী সাংসদসকলে বিভিন্ন শ্লোগানেৰে হুলস্থূলীয়া পৰিস্থিতি অব্যাহত ৰখাত অধ্যক্ষ বিৰলাই বিয়লি 2 বজা পৰ্যন্ত সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয়। ইয়াৰ পূৰ্বে দিনটোৰ আৰম্ভণিতে সদন মিলিত হোৱা সময়ত অধ্যক্ষ ওম বিৰলাই প্ৰশ্নকালৰ আৰম্ভণি ঘোষণা কৰাত উপভোক্তা পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিমুবেন বাম্ভানিয়াই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা সন্দৰ্ভত উত্থাপিত এটা প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰে যদিও বিৰোধী সাংসদসকলে হুলস্থূলীয়া পৰিস্থিতিৰ সৃষ্টি কৰাৰ ফলত মন্ত্ৰীগৰাকীয়ে উত্তৰদান সম্পূৰ্ণ কৰিব নোৱাৰিলে। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষ শ্ৰী বিৰলাই সাংসদসকলক শান্তি শৃংখলা ৰক্ষা কৰি সদনৰ কাম কাজ সুকলমে চলাই নিবলৈ অনুৰোধ জনায় যদিও তেওঁলোকে এনে অনুৰোধ অগ্ৰাহ্য কৰাত সদনৰ কাম কাজ ধাৰাবাহিকভাৱে ব্যাহত হয়। এনে পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অধ্যক্ষগৰাকীয়ে দিনৰ 12 বজালৈ সদন স্থগিত ৰখাৰ কথা ঘোষণা কৰে। বিজেপি নেতা য়ুমনাম খেমচান সিঙে আজি বিয়লি লোকভৱনত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। য়ুমনাম খেমচান সিঙক কালি বিজেপি বিধায়িনী দলৰ নেতা হিচাপে সৰ্বসন্মতিক্ৰমে বাছনি কৰা হয়। শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে বিজেপিৰ কেন্দ্ৰীয় পৰ্যবেক্ষক তৰুণ চুগ আৰু মণিপুৰৰ দায়িত্বত থকা দলৰ নেতা সম্বিত পাত্ৰ আজি বিয়লি ইম্ফলত উপস্থিত হোৱাৰ কথা। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে পদত্যাগ কৰাৰ পাছত যোৱা বছৰ ফেব্ৰুৱাৰীৰ পৰাই মণিপুৰত ৰাষ্ট্ৰপতিৰ শাসন বলবৎ হৈ আছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাৰ আসন্ন ভাৰত ভ্ৰমণে দ্ৰুত পৰিৱৰ্তনশীল গোলকীয় পৰিস্থিতিৰ মাজত দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কক অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। ভাৰতত থকা ব্ৰাজিলৰ ৰাষ্ট্ৰদূত কেনেথ এইচ দা নাব্ৰেগাই এই কথা প্ৰকাশ কৰি বাণিজ্য, প্ৰযুক্তি আৰু ভূ ৰাজনীতিৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। এটা সংবাদ প্ৰতিষ্ঠানৰ সৈতে হোৱা আছুতীয়া সাক্ষাৎকাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰাজিল ভ্ৰমণ কৰাৰ এবছৰ নৌহওঁতেই ব্ৰাজিলৰ ৰাষ্ট্ৰপতি শ্ৰী লুলাৰ এই ভ্ৰমণক তাৎপৰ্যপূৰ্ণ হিচাপে আখ্যা দি ৰাষ্ট্ৰদূতগৰাকীয়ে কয় যে পাৰস্পৰিক সদিচ্ছাপূৰ্ণ এই ভ্ৰমণে দেশ দুখনৰ মাজৰ সম্পৰ্কৰ গভীৰতাৰ প্ৰতিফলন ঘটাইছে। উল্লেখযোগ্য যে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকী ফেব্ৰুৱাৰীত ভাৰত ভ্ৰমণলৈ আহিব বুলি যোৱা জানুৱাৰী মাহত ঘোষণা কৰিছিল। গুৰুত্বপূৰ্ণ খণ্ডসমূহত সহযোগিতা বৃদ্ধিৰ লগতে পৰস্পৰৰ ৰাষ্ট্ৰীয় স্বাৰ্থক অগ্ৰাধিকাৰ প্ৰদানৰ বিষয়ত দুয়োখন দেশে সহমত পোষণ কৰা বুলিও তেওঁ লগতে প্ৰকাশ কৰে। লোকসভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে সংসদীয় নীতি মানি নচলা বুলি অভিযোগ কৰি সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেণ ৰিজিজুৱে তেওঁক সমালোচনা কৰিছে। শ্ৰী ৰিজিজুৱে কয় যে বিৰোধী নেতাগৰাকীয়ে ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ ক্ষেত্ৰত নিয়ম উলংঘা কৰি বক্তব্য আগবঢ়াবলৈ বিচাৰিছে। এনে কাৰ্যৰ জৰিয়তে শ্ৰীগান্ধীয়ে কেৱল সদনৰ সময় অপচয় কৰাই নহয় বৰঞ্চ সদনত বক্তব্য আগবঢ়াবলৈ বিচৰা আন সাংসদসকলৰো সময় নষ্ট কৰিছে বুলি তেওঁ মত প্ৰকাশ কৰে। অসমৰ শোণিতপুৰ জিলাৰ মিছামাৰীত আজিৰে পৰা ভাৰত আৰু কিৰ্গিস্তানৰ মাজৰ যুটীয়া সামৰিক অনুশীলন খঞ্জৰৰ 3য় সংস্কৰণ অনুষ্ঠিত হৈছে। এই 14-দিনীয়া অনুশীলনৰ জৰিয়তে দুয়োখন ৰাষ্ট্ৰৰ বিশেষ বাহিনীসমূহৰ মাজত পাৰস্পৰিক সমন্বয় বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। অনুশীলনৰ সময়ছোৱাত ৰাষ্ট্ৰসংঘৰ নিৰ্দেশনা অনুসৰি নগৰাঞ্চল কেন্দ্ৰিক ৰণকৌশল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষ গুৰুত্ব আৰোপ কৰা হ'ব। এই অনুশীলনে দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক প্ৰতিৰক্ষা আৰু সামৰিক সহযোগিতা অধিক শক্তিশালী কৰি তুলিব বুলি আশা কৰা হৈছে। সামৰিক সূত্ৰই প্ৰকাশ কৰা মতে অনুশীলনৰ সময়ছোৱাত ভাৰতৰ আগশাৰীৰ পেৰাচুট ৰেজিমেণ্ট আৰু কিৰ্গিস্তানৰ স্কৰপিয়ন ব্ৰিগেডে দূৰৰ পৰাই শত্ৰুপক্ষক আক্ৰমণ কৰা, অসামৰিক এলেকাত আত্মগোপন কৰি থকা সন্ত্ৰাসবাদীক নিধন কৰা, পাহাৰীয়া এলেকাত অভিযান চলোৱাৰ কৌশল আৰু বিশেষ সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ দৰে উন্নত কৌশলৰ অনুশীলন কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। বাতৰিৰ পৰৱৰ্তী অংশৰ সৈতে এয়া অৰুণিমা গোস্বামী।
ছদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পুৱা পুৰীৰ জগন্নাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। এই ভ্ৰমণকালত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্যখনৰ মাহুলদিহি চৰকাৰী বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰসিদ্ধ জনজাতীয় নেতা ভঞ্জবীৰ সোণাৰাম চোৰেনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ বিদ্যালয়খনৰ মহাৰজত জয়ন্তী উদযাপন কাৰ্যসূচীত অংশ লৈ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ সৈতে মত বিনিময় কৰিব। শ্ৰীমতী মুৰ্মুৱে মাহুলদিহিত নৱনিৰ্মিত হলিডে হোম মুকলি কৰিব আৰু পূৰ্ণেশ্বৰ মহাদেৱ মন্দিৰত পূজা আগবঢ়াব। আজি বিয়লিৰ ভাগত তেওঁ গৃহ চহৰ ময়ূৰভঞ্জৰ ৰায়ৰংপুৰ কালেক্টৰেট ষ্টেডিয়ামত কেইবাটাও উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ জৰিয়তে ৰাজ্যখনৰ স্বাস্থ্যসেৱা, শিক্ষা, ক্ৰীড়া, জনজাতি উন্নয়ন আৰু নগৰীয় আন্তঃগাঁথনি উন্নত কৰাৰ লক্ষ্য লোৱা হৈছে। এই কাৰ্যসূচীসমূহত অংশ লৈ তেওঁ এখন জনসভাত ভাষণ দিব। দেশৰ 100% ৰেচন কাৰ্ড ডিজিটাইজ কৰা হৈছে আৰু 99% অধিক কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ দপ্তৰৰ ৰাজ্যমন্ত্ৰী নিম্বুবেন বাম্ভানিয়াই এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খাদ্য সুৰক্ষাত অগ্ৰাধিকাৰ দিছে। মন্ত্ৰীগৰাকীয়ে কয় যে চৰকাৰে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনাৰ জৰিয়তে ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ 81 কোটিৰো অধিক হিতাধিকাৰীক বিনামূলীয়াকৈ খাদ্য সামগ্ৰী যোগান ধৰিছে। শ্ৰীমতী বাম্ভানিয়াই এই আঁচনিক বিশ্বৰ সৰ্ববৃহৎ খাদ্য সুৰক্ষা আঁচনি বুলি মত প্ৰকাশ কৰে। এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড আঁচনি ৰূপায়ণৰ জৰিয়তে প্ৰব্ৰজনকাৰী শ্ৰমিকসকলেও দেশৰ যিকোনো প্ৰান্তৰ সুলভ মূল্যৰ দোকানৰ পৰা তেওঁলোকৰ প্ৰাপ্য খাদ্য সামগ্ৰী লাভ কৰিব পাৰে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড আঁচনিৰ অধীনত 201 কোটিতকৈ অধিকবাৰ এনেধৰণে শ্ৰমিকসকলে অন্য স্থানৰ পৰা সামগ্ৰী লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। আজি বিশ্ব কৰ্কট দিৱস। কৰ্কট ৰোগ সন্দৰ্ভত জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ লগতে এই ৰোগত আক্ৰান্তসকলৰ সহনশীলতা বৃদ্ধি তথা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত ৰোগীৰ পৰিয়ালৰ সহযোগিতাৰ প্ৰতি সন্মান জনাই প্ৰতি বছৰে 4 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। এই বছৰৰ বিশ্ব কৰ্কট ৰোগ দিৱসৰ মূল বিষয় হৈছে ইউনাইটেড বাই ইউনিক। দিৱস উপলক্ষে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জগত প্ৰকাশ নাড্ডাই কয় যে কৰ্কট ৰোগত আক্ৰান্ত লোকসকলৰ প্ৰতি সহযোগিতা আৰু এখন সুস্থ সমাজ গঢ়াৰ বাবে এই লোকসকলৰ নিয়মিত স্বাস্থ্য পৰীক্ষা নিশ্চিত কৰাৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এই দিৱস পালন কৰা হয়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনাড্ডাই কয় যে প্ৰতিখন জিলাতে কৰ্কট ৰোগৰ সেৱা কেন্দ্ৰ স্থাপন আৰু এই ৰোগৰ ঔষধসমূহত সীমা শুল্ক ৰেহাই দিয়াৰ ফলত ৰোগী আৰু পৰিয়ালসমূহে সকাহ লাভ কৰিছে। আয়ুষ্মান আৰোগ্য মন্দিৰসমূহে কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজখন শক্তিশালী কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এই কেন্দ্ৰসমূহত কৰ্কট ৰোগত আক্ৰান্তসকলৰ স্বাস্থ্য পৰীক্ষা, ৰোগ চিনাক্তকৰণ তথা চিকিৎসা নিৰ্দিষ্ট সময়ত কৰাটো সম্ভৱ হৈ উঠিছে। অসমৰ ধেমাজি জিলাৰ চিলাপথাৰ আৰু ঢকুৱাখনত অনুষ্ঠিত 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন কাইলৈ খেলোৱা হ'ব। চিলাপথাৰত দিনৰ 11 বজাত আৰম্ভ হ'বলগীয়া প্ৰথমখন খেলত যোৱাবাৰৰ ৰাণাৰ আপ কেৰালা দল পঞ্জাৱৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আনখন খেল দিনৰ 1:30 বজাৰ পৰা ৰেলৱে আৰু ছাৰ্ভিচেছৰ মাজত ঢকুৱাখনাৰ বিষ্ণুৰাম দলে ক্ৰীড়াক্ষেত্ৰত অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ইতিহাসত পঞ্জাৱ দলটো 8 বাৰকৈ চেম্পিয়ন আৰু ৰাণাৰ আপ হোৱাৰ বিপৰীতে কেৰালা দলে 7 বাৰ চেম্পিয়ন আৰু 9 বাৰ ৰাণাৰ আপৰ সন্মান লাভ কৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিৰোধী পক্ষৰ সাংসদসকলে সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত লোকসভাৰ অধিৱেশনৰ কাম কাজ আজি বিয়লি 2 বজালৈ স্থগিত ৰখা হয়। বিজেপি নেতা ইমৰান খেমছান সিঙে আজি বিয়লি লোকসভাত মণিপুৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। ছদিনীয়া ভ্ৰমণসূচীৰে ওড়িশালৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি পুৱা পুৰীৰ জগন্নাথ মন্দিৰত পূজা অৰ্চনা আগবঢ়ায়। দেশৰ 100% ৰেচন কাৰ্ড ডিজিটাইজ কৰা হৈছে আৰু 99% অধিক কাৰ্ড আধাৰৰ সৈতে সংযোগ কৰা হৈছে আৰু 79 সংখ্যক ৰাষ্ট্ৰীয় সন্তোষ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন কাইলৈ খেলোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 3 বজাত শুনিবলৈ পাব।